এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি বিয়লি 5 বজাত সামৰণি পৰিব। ভোটগ্ৰহণ শেষ হোৱাৰ 48 ঘণ্টা পূৰ্বে কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞা 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 126 নম্বৰ ধাৰা অনুসৰি জাৰি কৰা হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা, ইলেক্ট্ৰনিক অথবা সামাজিক মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণভাৱে নিষিদ্ধ থাকিব। নিৰ্বাচন আয়োগে ইলেকট্ৰনিক মাধ্যমত মতামত, সমীক্ষা আৰু জৰীপৰ ফলাফলকে ধৰি নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তু প্ৰদৰ্শন কৰাটো বাধা আৰোপ কৰিছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমক এই নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহান জনাইছে। নিৰ্বাচন আয়োগে 9 এপ্ৰিলৰ দিনা ৰাজ্যখনৰ সকলো জনসাধাৰণকে নিৰ্ভয়ে ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অভিযানৰ আজি অন্তিম দিনটোত ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে বৰাকত 3খন নিৰ্বাচনী সভাত অংশ ল'ব। তেওঁ পাথাৰকান্দি আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ 2খন নিৰ্বাচনী সভাৰ লগতে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আন এখন সভাত অংশ ল'ব। বিজেপি নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও আজি অসমত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিমৰ বালি খেলপথাৰত দলীয় প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলাব। ডঃ শৰ্মাই কাকজান ক্ৰীড়া সন্থাৰ খেলপথাৰত দুপৰীয়া হ'বলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাত অসম গণ পৰিষদ দলৰ তথা NDA সমৰ্থিত প্ৰাৰ্থী বিকাশ শইকীয়াৰ হৈ প্ৰচাৰ চলাব। তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজিত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত দলীয় প্ৰাৰ্থী ধীৰাজ গোৱালাৰ হৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব। বিয়লিৰ ভাগত দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মৃদুল কুমাৰ দত্তৰ হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰজান বাগান খেলপথাৰত আন এখন নিৰ্বাচনী সভাত অংশ ল'ব। ইপিনে দিছপুৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ আজি কংগ্ৰেছ নেতা কানহায়া কুমাৰে প্ৰচাৰ চলায়। এই উদ্দেশ্যে মানৱেন্দ্ৰ শৰ্মা চৌহদৰ পৰা এটা ৰোড শ্ব' উলিওৱা হয়। বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আজি প্ৰচাৰৰ অন্তিম দিনা ৰাষ্ট্ৰীয় দল বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, AIUDF, আঞ্চলিক দল অসম গণ পৰিষদ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, BPF আৰু UPPL আদি দলসমূহৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিয়ে সমষ্টিয়ে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি আজি বিয়লি 5 বজাৰ পৰা 9 এপ্ৰিলৰ বিয়লি 5 বজালৈ সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। জিলা প্ৰশাসনসমূহে এই সময়ছোৱাত সুৰাপান আৰু বিক্ৰী তথা মজুতকৰণ নিষিদ্ধ কৰিছে। তদুপৰি 4 মেৰ ভোটগণনাৰ দিনাও ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো লোকে ব্যক্তিগতভাৱে সুৰা মজুত কৰি ৰাখিলে 1951 চনৰ জনপ্ৰতিনিধি আইনৰ ধাৰা অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এইখিনিতে লৈছো খন্তেক বাণিজ্যিক বিৰতি।
9 এপ্ৰিল বন্ধ বুলি ভাবিছে, আহা ভুল কৰিছে। বন্ধ হয় কিন্তু ফুৰিবলৈ যাবলৈ নহয় দেই, আপোনাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। নমস্কাৰ, মই RJ যুগান্তৰ আপোনাৰ সৈতে আছো মহাবাহু FM-ত। 9 তাৰিখে যদি ফুৰাৰ প্লেন আছিল কেনচেল কৰক আৰু আপোনাৰ নিজৰ ভোট কেন্দ্ৰত গৈ ভোটদান কৰক, কাৰণ আপুনি জানেই গণতন্ত্ৰত ৰাইজেই ৰজা। আপোনাৰ বাবে দেশ আগুৱাব, গতিকে অংশীদাৰ হওক আৰু আপোনাৰ আটাইতকৈ শক্তিশালী অধিকাৰ সাব্যস্ত কৰি ভোটদান কৰক।
দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ ৰূপহী কাষত কালি নিশা সংঘটিত নিৰ্বাচনী হিংসাত্মক ঘটনাত কেইবাজনো দলীয় কৰ্মী আঘাতপ্ৰাপ্ত হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত হোৱা বাক বিতণ্ডাৰ ফলত এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে 1 জন লোকক আটক কৰিছে। আজি বিশ্ব স্বাস্থ্য দিৱস। প্ৰতিবছৰে 7 এপ্ৰিলৰ দিনটো স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য দিৱস ৰূপে পালন কৰি আহিছে। এই বছৰ এই দিৱসৰ মূল বাণী হৈছে টুগেডাৰ ফৰ হেল্থ ষ্টেণ্ড উইথ ছায়েন্স। ডিব্ৰুগড় জিলাৰ কনভয় ৰোডৰ নিজ কদমনি নিবাসী বিশিষ্ট অস্থিৰোগ চিকিৎসক ডঃ সাজিদ আহমেদৰ কালি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 52 বছৰ। ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত নালিয়াপুৰ কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয়। এগৰাকী সফল অস্থিৰোগৰ চিকিৎসক হিচাপে পৰিচিত ডঃ সাজিদ আহমেদৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।